Red FM Love Story. RJ Pahir Huite. Super Hits 93.5 Red FM ot homo hogol weekend special show Red FM Love Story. Aira ta notun love story loi moi bahi aku ebar apunar kak sapilu hi. Aji jikhon city hatot loisu ei city kon pothiyaise Nolbarir pra Raja Ahmede. So aho khunu Raja Ahmedor love story. নমস্কার বাহিবা, মোৰ নাম ৰাজা। ঘৰ নলবাৰীৰ এখন সৰু গাঁও। বাহিবা, মই এইচ এছ ছেকেণ্ড ইয়েৰ দি উঠাৰ পিছত হয়তো আজি আকৌ কলম তুলি লৈছোঁ হাতত। আখৰবোৰ বেয়া, গতিকে বেয়া নাপাব। মই মোৰ ষ্টৰিটোৰ নাম দিব খোজোঁ, তেওঁৰ মিছা স্মৃতিৰ মাজত মই আজিও বিলীন। বাহিবা, ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই। বাহিবা, মই এজন এনেকুৱা পৰিয়ালৰ ল'ৰা য'ত কেতিয়াবা বহুদিনলৈ চাহ বিস্কিট খাই পেটৰ ভোক আবদ্ধ কৰি ৰাখিব লগাত পৰিছিল। ঠিক তেনেকৈয়ে বহু সৰুতে মাক হেৰুৱাই ঘৰখনৰ আৰ্থিক অৱস্থা বেয়া দেখি 2019 চনত লগৰ দুজনমানৰ লগত গুৱাহাটীৰ কোম্পানী এটাত জইন কৰিলোঁ আৰু তাত গৈ ভালদৰে ডিউটি কৰি দুমাহমান পিছত ফোন এটা ল'লোঁ। আৰু সেই সময়খিনিত ফেচবুকত খুব বেছি অনলাইন থাকিব লগাটো পৰিলোঁ। এনেকৈ 3 মাহ মূৰত মই এদিন এটা পোষ্ট কৰিলোঁ যে হোৱাটছএপ গ্ৰুপ এটা খুলিম, তাত ল'ৰা ছোৱালী বুলি কোনো কথা নাই। পোষ্টটো দিয়াৰ পিছত বহুত ল'ৰা ছোৱালীয়ে ইনবক্সত নম্বৰবোৰ দি গৈছে আৰু মই গোটেইবোৰ নম্বৰ ফেচবুকৰ নামেৰেই ছেভ কৰি গ্ৰুপটো খুলিলোঁ আৰু নাম দিলোঁ চেনিমাই চেনিৰাম। এইবুলি তাত সকলোৱে চা চিনাকি দি গ'ল, কিছুমানে ভইচ মেছেজ আৰু কিছুমানে জেনেৰেল মেছেজ। প্ৰায় 30 জনমান ল'ৰা ছোৱালী আছিলোঁ আৰু মই মাত্ৰ তাত থকা এজনী ছোৱালীকহে চিনি পাইছিলোঁ। তাত আমাৰ সকলোকে কোৱা আছিল যে কোনোবাই নিজাকৈ নম্বৰ লৈ মেছেজ কৰিলে ওলাই দিয়া হ'ব। কথামতে সকলোৱে ডান বুলি ক'লে। খুব ব্যস্ত ইফালে ডিউটি ৰুম, আহি লগালগ গ্ৰুপত বিজি। ভাল লাগিছিল, কথাবোৰ শ্বেয়াৰ কৰি গ্ৰুপত ভাল লাগিছিল। তাত এজনী বৰ মৰম লগা মাতৰ ছোৱালী আছিল। মই সদায় মেছেজ এটা কৰোঁ বুলি ভাবোঁ আৰু লগালগ মনত পৰে যে মেছেজ কৰাটো মানা আছে। তাইৰ কথা মই প্ৰায় মোৰ লগৰজনীক সুধিছিলোঁ আৰু এদিন সুবিধা চাই মেছেজো দিলোঁ হাই বুলি। কিছু সময় পিছতেই তাই ৰিপ্লাই দিলে যে মেছেজ কৰা মানা আৰু মই বিৰাট লাজ পালোঁ আৰু সেই লাজতেই এদিন গ্ৰুপটোৰ পৰাও আঁতৰি আহিলোঁ। মনটো বেয়া, তথাপিও বহুত কথা নিজৰ মাজতে ৰাখি ডিউটিত ব্যস্ত হৈ পৰিলোঁ। ফেল, আজিকালি ল'ৰা ছোৱালীবিলাকে ফেচবুকৰ পৰা নম্বৰ লৈ হোৱাটছএপত গ্ৰুপ খোলে, অকণমানো চিন্তা নকৰে যে নম্বৰটো পোৱাৰ পিছত কোনে কেনেকৈ সেই নম্বৰটো ব্যৱহাৰ কৰিব। আই মিন, জাষ্ট তাতে কৈ দিলে যে নম্বৰ শ্বেয়াৰ নকৰিব বা পাৰ্চনেলি মেছেজ নকৰিব, হু টেক্স দ্য গ্যাৰেণ্টি, ৰাইট? চ' ইফ ইউ আৰ অলছ' ইন টু ছাচ গ্ৰুপছ য'ত নম্বৰ শ্বেয়াৰ হয়, প্লিজ বি কেয়াৰফুল ৱেন ইউ আৰ ইন টু ছাচ গ্ৰুপছ, বিকজ ইউ ডোণ্ট ন' কাৰ মটিভ কি হয়, কাকো ট্ৰাষ্ট কৰিব নোৱাৰি। চ' ইমান বিশ্বাস কৰি কাৰোবাক নিজৰ নম্বৰটো দি আৰু নিজৰ বিষয়ে জনোৱাটো কিমান দূৰ ভাল এবাৰ হ'লেও চিন্তা কৰি চাব। চ' আজি আগুৱাই গৈ থাকিম ষ্টৰীৰ সৈতে ৰাজা আহমেদৰ। এণ্ড ৰেড এফ এম বা জাত ৰহ
ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ ৰাজা আহমেদৰ ষ্টৰী, তেওঁৰ মিছা স্মৃতিৰ মাজত মই আজিও বিলীন। আগলৈ তেওঁ লিখিছে, প্ৰায় এমাহমান পিছত তাই এদিন নিজে মেছেজ কৰিলে। লগালগ মই সুধিলোঁ তাই সেইজনী ছোৱালীয়ে হয়নে নাই যাক মই গ্ৰুপৰ পৰা নম্বৰ লৈ মেছেজ কৰিছিলোঁ। তাইও হয় বুলিয়ে ক'লে। মোৰ মনটো বিৰাট ভাল লাগিছিল সেইদিনা। সেইদিনা আমি বহুত কথা পাতিলোঁ মেছেজত। তাই আমাৰ ঘৰৰ একেবাৰে ওচৰতে থাকে, দেউতাক কৰ্মসূত্ৰে গুৱাহাটীত ভাড়া ৰুমত থাকে। এনেকৈ আমি মেছেজৰ পৰাই ফোন কৰাত বহুত ব্যস্ত হৈ পৰিলোঁ। ডিউটিৰ শেষৰ পিছত আমি বহুত কথা পাতোঁ আৰু কিছুদিন পিছত এদিন মই ভয়ে ভয়ে ফোন কৰি আবেলি তাইক সুধিলোঁ যে তাইৰ লাইফত কোনোবা স্পেচিয়েল আছে নেকি। তাইৰ ৰিয়াকশ্যনটো দেখি মই বিৰাট ভয় খালোঁ। তাই নাই বুলি কৈ লগালগ ফোনটো কাটি দিলে। মোৰ বহুত বেছি ভয় লাগিছিল যে তাই চাগে মোক বেয়া পালে আৰু এই কথাটো সোধাৰ কাৰণে হয়তো তাই আঁতৰি যাব। মনটোক বুজাই আৰু নুসুধো কোনোদিনেই শপত খালোঁ। এনেকৈয়ে ডিউটিৰ পিছত বহুত সমস্যাৰ মাজত তাইৰ কথাবোৰে যেন মোক সকলো দুখ কষ্ট আঁতৰাই পেলাইছিল। হয়তো মই প্ৰেমত পৰিছিলোঁ পাহিবা। দিন বাগৰাৰ লগে লগে আমিও বহুত ফ্ৰী হ'ব ধৰিলোঁ। আমাৰ মাজত ইজনে আনজনৰ প্ৰতি খুব ৰেচপেক্ট আছিলে। আমি চব কাম সুধি কৰিছিলোঁ কিন্তু তাই সদায় এটাই কথা কয় যে আমি মাথো ফ্ৰেণ্ডছ। বহুত ভয় লাগিছিল জানেনে পাহিবা, মই যদি মোৰ মনৰ কথাবোৰ তাইক প্ৰকাশ কৰোঁ আৰু তাৰপিছত যদি তাই আঁতৰি যায় কি হ'ব।
এদিন মই গোটেইবোৰ কথা মোৰ বন্ধু এজনৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ। সি মোক বহুত বুজাইছিল, কাৰণ আমাৰ ধৰ্মও বেলেগ। মই মুছলিম, তাই হিন্দু, আৰু এই কথাটো কেতিয়াও ঘৰৰ মানুহে একচেপ্ট নকৰে। গতিকে মোক আগৰ পৰাই সি সুকীয়াইও দিছিলে। মই কথাবোৰো বহুত ভাবিলোঁ আৰু এদিন মনটো বেয়া লগাত মই ঘৰ গুচি আহিলোঁ। তাইক ফোন মেছেজ নাই কৰা আৰু ঘৰ আহি সিদ্ধান্ত ললোঁ যে তাইক আৰু কেতিয়াও মই ফোন মেছেজ নকৰোঁ আৰু তাইকো কৰিবলৈ মানা কৰিম। চ' অলৰেডি ৰাজা প্ৰেমত পৰিছে, বাট তাৰ ফ্ৰেণ্ডে যিটো কথা কৈছে সেইটো একেবাৰে সঁচা কথা। আৰু সেই কথাটো ৰিয়েলাইজ কৰি ৰাজাই ডিচিশ্যনো ল'লে যে সি আৰু মেছেজো নকৰে। বাট ৱেন ইউ আৰ ইন লাভ, ইউ কেন নট কণ্ট্ৰল ইয়াৰ ইম'শ্যনছ। চাগলে কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফএম বা জাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে।
শ্ব' চলি আছে ছুপাৰ হিটছ 93.5 ৰেড এফএমত, উইকেণ্ড স্পেচিয়েল ৰেড এফএম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ ৰাজাৰ লাভ ষ্টৰী। তেওঁৰ মিছা স্মৃতিৰ মাজত মই আজিও বিলীন। আগলৈ তেওঁ লিখিছে, ঘৰ আহি লগৰ কেইটাৰ লগত হাজো আহিলোঁ। পুৱা মক্কাত খুব ফুৰিলোঁ, কিন্তু কোনোবাখিনিত মনটো যেন বেয়া হৈ আছিল। তাইলৈ বহুতকৈ মনত পৰিছিল। দিনটোৰ বেছি সময় ফোনটো অফ কৰি লগৰ লগত ফুৰিলোঁ। 4:00 বজাত অন কৰি ফোনটো দেখিলোঁ তাইৰ বহুতকেইটা মিছ কল। মই একো নাভাবি আকৌ ওলাই গ'লোঁ। 5 মিনিটমান পিছত তাই ফোন কৰিলে, একদম কান্দি কান্দি ফোন কৰিলে, আৰু মই বহুত ভয় খাইছিলোঁ কিবা বিপদ হোৱা বুলি। কিন্তু সেইটো নহয়, মোক হেনো তাই বহুত মিছ কৰিছিলে। মই ফোন কিয় অফ কৰি থৈছিলোঁ সেই কথাটো তাই সুধিছে আৰু বহুত কান্দিলে। তাই ক'লে তাই হেনো মোৰ লগত কথা নপতাকৈ, ফোন মেছেজ নকৰাকৈ থাকিব নোৱাৰে। মই তাইক বহুত বুজালোঁ। মই তাইক এইটোও ক'লোঁ যে মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছে আৰু তাই তোমাৰ লগত কথা পাতিবলৈ মানা কৰিছে, কিন্তু তাই জানে যে মোৰ কোনো ভালপোৱা নাই। মই তাইক বহুত বুজালোঁ। তাইক মই এইটোও ক'লোঁ যে আমাৰ ৰিলিজন বেলেগ, কিন্তু এই কথাটোত তাই গুৰুত্বই নিদিলে। তাই কান্দি কান্দি কেৱল এটা কথাই ক'লে যে তাই হেনো মোক ভাল পাই পেলাইছে আৰু মোক এৰি থাকিব নোৱাৰে। ময়ো হাৰ মানি গ'লোঁ আৰু আমি এটা সম্পৰ্কত সোমাই পৰিলোঁ। বহুত মৰম ভালপোৱাৰ মাজতে আমি এদিন লগো কৰিলোঁ, বহুত ফুৰিলোঁ আৰু তাইক এইবোৰ কথা বহুত বুজালোঁ যে আমাৰ ধৰ্ম বেলেগ। এইবোৰ কথা ক'লেই তাই একেবাৰে গুৰুত্ব নিদিয়ে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত মোৰ ভয় এটা আছিল। আৰু লাহে লাহে ধৰ্মৰ কথাক লৈ ময়ো ভাবিবলৈ এৰি দিলোঁ। মাথো আমি দেখিবলৈ ল'লোঁ কিছু সৰু সৰু সপোন য'ত আমি দুয়োটা বহুত বেছি সুখীও আছিলোঁ। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী,
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফএম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ ৰাজা আহমেদৰ ষ্টৰী। তেওঁৰ মিছা স্মৃতিৰ মাজত মই আজিও বিলীন। আগলৈ তেওঁ লিখিছে, এনেকৈ পাহিবা সুখ দুখৰ মাজতে 8 মাহ পাৰ কৰিলোঁ আৰু ঠিক তাৰ মাজতে মোৰ এই বিশেষ দিনটো আহিল, মানে জন্মদিন। আৰু দুয়োটাই দিনটো ফুৰিম বুলি আগদিনা ফোনত কথা পাতিলোঁ। 8 ছেপ্টেম্বৰ ৰাতিপুৱা মা কামাখ্যালৈ গ'লোঁ। তাত গৈ খুব বেছি ভাল লাগিছিল পাহিবা, খুব বেছি কথাও পাতিলোঁ, ফটো উঠিলোঁ। ভাল লাগে পাহিবা যেতিয়া ভাল দিনত ভালপোৱাজন লগতেই থাকে, একেবাৰে এৰি আহিবলৈ মন নাযায়। উপায়ো নাই, 5:00 বজাত তাইক ঘৰ থৈ মই ৰুম পালোহি। দিনটো বৰ মনোমোহা, আজিও ভাবিলে বৰ ভাল লাগে। পাহিবা আমাৰ একোৱেই সমস্যা নাছিল, আমি প্ৰতিটো মাহত 10-12 দিন ফুৰিবলৈ গৈছিলোঁ। আমাৰ ভাল লগা ঠাইডোখৰ হৈছে দীঘলী পুখুৰী, তাত বহুত ভাল লাগিছিল সময় কটাই। এনেকৈ কথাবোৰ মোৰ ঘৰত গম পালে। ফোনটো বাইদেউ এদিন চাই থাকোঁতে ফটোবোৰ দেখিলে মন্দিৰলৈ যোৱা, আৰু তাৰপিছতেই কথাবোৰ গম পাই মোক বহুত বেছি গালি পাৰিলে, বহুত কথা শুনালে। মই একো ক'ব নোৱাৰিলোঁ, ভুলটো মোৰেই চব। গুৱাহাটী আহি তাইক চব ক'লোঁ আৰু তাই বাইদেউৰ নম্বৰটো লৈ বাক ফোন কৰিলে আৰু ক'লে যে তাই হেনো মোক বহুত ভাল পায়। বাও তাইৰ লগত বহুত সময় কথা পাতিলে। এদিন বায়ে তাইক লগ কৰিবলৈও ক'লে, ঘৰত মাতিলে, তাইও আহিম বুলি ক'লে। কথাষাৰ শুনি বহুত ভাল লাগিল। ইফালে আমাৰ 1000টা সুখ দুখৰ মাজত 1 বছৰ পাৰ কৰিলোঁ। আমি সেইদিনা সৰুকৈ পাৰ্টি এটাও কৰিলোঁ অকল মোৰ লগৰকেইটাৰ লগত। পাহিবা জানেনে, মা মৰি যোৱাৰ পাছত তাই দিয়া মৰমখিনিয়ে মোক এটা জীৱন দিছিল য'ত বহুতখিনি সফলো হৈছিলোঁ। ৱেল, কেতিয়াবা এনেকুৱা হয় যে যেতিয়া আপুনি মৰম বিচাৰে আৰু কাৰোবাৰ পৰা আপুনি মৰম পায়, আপুনি বহুত উইক হৈ যায়। কি শুদ্ধ, কি ভুল, কি ভাল, কি বেয়া, সেইবোৰ সিদ্ধান্ত ল'বলৈ বা সেইবোৰ ভাবিবলৈও আমাৰ যেন শক্তি নোহোৱা হৈ যায়। কাৰণ যিটো মৰমৰ অভাৱ, সেই মৰমকণ যদি আমি কাৰোবাৰ পৰা পাওঁ, আমি একেবাৰে অন্ধ হৈ যাওঁ। কিন্তু চব বস্তুৰে এটা কাৰণ থাকে। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফএম বা জাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই স্বপ্নৰ সৈতে পাহি আজি শুনি আছোঁ আমি ৰাজাৰ লাভ ষ্টৰী তেওঁৰ মিছা স্মৃতিৰ মাজত মই আজিও বিলীন আগলৈ তেওঁ লিখিছে দিন যোৱাৰ লগে লগে আমাৰ খুৰাহঁতৰ ভণ্টিৰ বিয়া আহিল কথাষাৰ তাইক ক'লোঁ বিয়াত কইনাক মেকআপ তাই কৰি দিব লাগিব তাই মেকআপ কৰিবলৈ জানিছিল পাহিবা আৰু তাইও হ'ব বুলি ক'লে তাই ৰাতিপুৱা 10 বজাত ঘৰত লগৰ এজনীৰ তাত যাওঁ বুলি কৈ নলবাৰী পালেহি মই গাড়ীখন লৈ তাইক আমাৰ ঘৰত লৈ আহিলোঁ ৱেল লগৰবোৰটো বাদেই দিয়ক পাহিবা তাইক চাবলৈ গাঁৱৰ আধামান মানুহ আহিছিল আৰু তাই মেকআপ কৰিব জানে বুলি বাহঁতেও আৰু ঘৰৰ ওচৰৰ কিছু বা ভণ্টিহঁতেও তাইৰ হতুৱাই মেকআপ কৰিবলৈ আহিলে এফালে কইনাক মেকআপ কৰিবই পৰা নাছিল যি কি নহওক এনেকৈয়ে দিনটো পাৰ হ'ল ঘৰৰে বিয়াৰ বাবে বাহঁতে সিমান ভালকৈ সময়ো দিব পৰা নাছিলে তাই তাই মই আৰু বা একেলগে ভাত খালোঁ আৰু অলপ পিছত তাইক মই গুৱাহাটী যোৱা বাছতো উঠাই থৈ আহিলোঁ বহুত ভাল লগা মোমেণ্ট আছিলে এইবোৰ ঘৰ গৈ পাই তাই খবৰটো দিলে আৰু শুই গ'ল পিছদিনাই বায়ে তাইক নিজেই ফোন কৰি তাইক সময় দিব নোৱাৰাৰ বাবে চৰি বুলিও কৈছিলে গুৱাহাটীৰ যান্ত্ৰিক সমস্যা আৰু ঘৰৰ শুনিব নলগা বহু কথা শুনিও জীৱন সুন্দৰকৈ চলি গৈ আছিল কাজিয়া বুলিবলৈ আমাৰ মাজত একোৱেই নাছিলে দিন যোৱাৰ লগে লগে তাইৰো পৰীক্ষা আহিলে HSLC আমি কথা পতা আৰু লগ কৰাটো কমাই দিলোঁ খুব কষ্ট কৰি ভাড়া ৰুমত পঢ়ি পৰীক্ষাত উত্তীৰ্ণ হ'ল ভবামতে ফলাফল নহ'ল আৰু মাকে তাইক বহুত গালিও পাৰিলে মই বহুত বুজালোঁ আৰু তাই বুজিলেও আচলতে পাহিবা কথা এষাৰ আছে ন চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় বুলি তাইক বহুত বুজালোঁ যে কলেজীয়া দিনকেইটা গাঁৱত পঢ়ক বুলি কিন্তু নাই তাই নামানিলে এইটোক লৈ আমাৰ সৰুকৈ এটা কাজিয়াও হৈছিলে অৱশেষত তাই গুৱাহাটীলৈ গুচি গ'ল আৰু গুৱাহাটীৰ কলেজত নাম লগালে আমি আগতকৈ ব্যস্ত হৈ পৰিলোঁ তাই কলেজ আৰু মই মোৰ ডিউটিক লৈ ফোন মেছেজ লগ কৰা বহুত কম হৈ গ'ল আমাৰ মাজত ভালপোৱাবোৰো যেন কমি গৈছিল মোৰ তেনেকুৱা অনুভৱ হৈছিল তথাপিও সন্দেহ কৰা নাছিলোঁ তাই কলেজ পোৱাৰ 6 মাহ পিছত বহুত ৰাতিলৈকে অনলাইন আৰু লগৰবোৰক লগ কৰে মোক নোকোৱাকৈ তথাপিও মই গালি পৰা নাছিলোঁ ঠিকেই চলি আছিল আৰু দিন যোৱাৰ লগে লগে আমি 2 বছৰ পাৰ কৰিলোঁ চ' যেতিয়াই ঘৰৰ পৰা ওলাই গ'ল চহৰলৈ আহিলে ৰিলেশ্যনশ্বিপত চেঞ্জেছো আহিলে চ' আগলৈ কি হয় শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই স্বপ্নৰ সৈতে পাহি শুনি আছোঁ ৰাজাৰ লাভ ষ্টৰী তেওঁৰ মিছা স্মৃতিৰ মাজত মই আজিও বিলীন আগলৈ তেওঁ লিখিছে তাই লাহে লাহে বহুত অজুহাত দেখুৱাবলৈ ধৰিলে ফুৰিব যাবৰ কাৰণেও তাই অজুহাত দেখুৱালে দীঘলী পুখুৰীও নাযাওঁ বুলি ক'লে মোৰ লগত তাত হেনো কোনোবা চিনাকিয়ে দেখিব ৱেল এনেকৈ দিনবোৰ গৈ থাকিলে কষ্ট বহুত হৈছিল পাহিবা আপোনজনৰ চেঞ্জেছ দেখি এদিনাখন আমাৰ মাজত তাইৰ এইবোৰ মিছা কিছুমান কথাক লৈ কাজিয়া হ'ল আৰু মই ডিউটি নগ'লোঁ আৰু চিধাই কলেজ গ'লোঁ তাইক লগ পাবলৈ তাই মোক দেখি বিৰাট ভয় খালে আৰু লগৰ কেইজনীৰ ওচৰত কৈ পঠিয়ালে যে তাই মোক পিছত লগ কৰিব মই অকণমান আঁতৰি আহিলোঁ কিন্তু তাইক পিছফালৰ পৰা মই চাই আছিলোঁ তাই কেইজনমান ল'ৰা ছোৱালীৰ লগত খুব হাঁহি হাঁহি কথা পাতি আছিল মই খঙত গুচি আহিলোঁ আৰু 6 বজাত ফোন কৰি বহুত গালি দিলোঁ তাই বহুত কান্দিলে ডিউটিত মোৰ মন নবহা হ'ল মনত 1000টা প্ৰশ্ন লৈ ইফালে দুৰ্গা পূজালৈ বেছি দিনো নাই এই বুলি ঘৰলৈ উভতি আহিলোঁ তাইক নোকোৱাকৈয়ে তাইও আজিকালি ফোন মেছেজ বেছি নকৰা হ'ল পূজা আৰম্ভ হ'ল গোটেই কেইদিন পূজা চোৱাত ব্যস্ত ফোন কৰিলে সময় নাই আৰু তাইৰ এইবোৰ ব্যৱহাৰ দেখি মই ভাইটিক ফোন কৰিলোঁ আৰু সি মোক ল'ৰা এজনৰ লগত তাই পূজা চাবলৈ যোৱা বুলি ক'লে ল'ৰাজনৰ নামো ক'লে মই লগালগ ফেচবুকত ইনবক্সত গ'লোঁ তাইৰ আৰু মোৰ পাছৱৰ্ড শ্বেয়াৰিং আছিলে চ' মই ইনবক্সত গৈ সেই ল'ৰাজনক দেখিলোঁ তাই প্ৰথম চিনাকিতেই ল'ৰাজনক তাইৰ নম্বৰো শ্বেয়াৰ কৰিছিলে এইষাৰ কথা মই তাইক লগালগ সুধিলোঁ তাই এইটোৱে ক'লে যে এই ল'ৰাজন আৰু তাইৰ গাৰ্লফ্ৰেণ্ডে জইণ্ট একাউণ্ট শ্বেয়াৰ কৰে চ' তাই হেনো গাৰ্লফ্ৰেণ্ডজনীৰ লগতহে কথা পাতে মই একো নুসুধিলোঁ কিন্তু মনৰ পৰা সন্দেহ আঁতৰাব পৰা নাছিলোঁ চ' মই নম্বৰটো লৈ হোৱাটছএপত এটা মেছেজ দি সুধিলোঁ কোন হয় বুলি উত্তৰত সি নিজৰ নামটোৱে ক'লে লগালগ মই গম পালোঁ যে সেইটো গাৰ্লফ্ৰেণ্ড নহয় সেই ল'ৰাজনে হয় তাক মেছেজ কৰা কথাটো তাই গম পালে আৰু তাই মোক লগালগ ফোন কৰিলে মই কেলে সেইজনক ফোন কৰিছোঁ বুলি একচুৱেলি তাৰ ফোনটো আচলতে এইৰ হাততেই আছিলে তাই বহুত ক'লে কিবা কিবি বহুত কান্দিলে ভইচ মেছেজ দি মোক চৰিও ক'লে আৰু মোকেই ভাল পাওঁ বুলি ক'লে তাইক সন্দেহ নকৰিবলৈ ক'লে তাই এইবোৰ কথা শুনি মই সঁচা বুলি আকৌ আগৰ দৰেই ফোন মেছেজ কৰিব ল'লোঁ কিন্তু সমস্যাবোৰ একেই মাথো ব্যস্ততাহে বাঢ়িলে So changes to ahise and there is another person, a third person. So etia kun khosa kun misa ami gom pam jeti agwa goi theki maaj story hoite and Red FM bajate reho.
Red FM love story. Love story. RJ Pahir hoite.
Superhit Stand 3.5 Red FM at Moss Opener Hode Pahi Show Solia Sevikin Special Red FM Love Story. Aji Hunia Surajar Love Story, their Mrs. Smriti Majot, Moyaju Bilin, Agulete Alikise. Taipura, Ebur Bebohar Deki, Montuk Bujabunwari, Edin Rati Baraman Bojat, Taik online Deki phone Korilo, our Tai phone number to waiting on Palo. Bohut bar phone Korisilu, Tai receive no Korile. Our Moyo Logalog, Tai Makok phone Korilo. Kirati, Maki Kyo moi phone Kurisubuli Hutile, Mobuhut Kibakibi Kolwar Hehot moi Hutilu Makok Jetai Karlogot busy Huese. Maki Waketako Taikole, Hilorazon or Namlui, Jehazon or Logote Taikotapatabuli, Murbuhut Kongutil. Mo Equin Abhabi, Lorazon of WhatsApp or Message at Adilu, Jetai Aru, Tarmazo relation key. He replied Dile, Friends Bully. Tarpison, Kirati, Duiman Bozat, he phone Korile. He Arumoi Sop Kotabur, share Korilo. যে মোৰ আৰু তাইৰ মাজত টু ইয়াৰ্ছৰ ৰিলেশ্যনশ্বিপ এইবোৰ চব কথা মই তাক ক'লোঁ সি কথাটো শুনি হ'ব বুলি কৈ ফোনটো কাটি দিলে আৰু তাৰ পাঁচ মিনিট পিছতেই তাই মোক কান্দি কান্দি ফোন কৰিলে যে মই তাক আমাৰ ৰিলেশ্যনৰ কথা কিয় ক'লোঁ তাই হেনো সি নহ'লে থাকিব নোৱাৰে তাই হেনো তাক ভাল পায় আৰু পাহিবা আচৰিত কথা এইটো যে সি আৰু তাই আজি আঠ মাহ ধৰি ৰিলেশ্যনশ্বিপত আছে আৰু মোৰ সন্দেহ মাত্ৰ এমাহহে হৈছিলে গোটেই ৰাতি ফোন অফ কৰি ঘৰৰ প্ৰায় গাঁৱৰ তিনিআলিত বহি থাকিলোঁ নিজক শেষ কৰি দিবলৈ মন গৈছিল কিন্তু বহুত কথা ভাবি ৰাতিপুৱা পাঁচমান বজাত উভতি আহিলোঁ চ' যিজন ল'ৰাক লৈ সন্দেহ কৰি আছিল ৰাজাই সেইজনৰ লগতেই এইও ৰিলেশ্যনশ্বিপত আছিলে এণ্ড দিছ হেড টু হেপেন ৱেল এইচ এছ এল চি পাছ নকৰাকৈ তাই এটা ৰিলেশ্যনশ্বিপত সোমালে আৰু সেইটো সময়ত ৰাজাক ক'লে যে তই নহ'লে মই থাকিব নোৱাৰোঁ মই তোক বহুত ভাল পাওঁ এণ্ড দেন ইট চেঞ্জ ইট টু চামৱান এলছ চ' এইখিনি সময়ত যেতিয়া আপুনি কাৰোবাক কমিটমেণ্ট দিয়ে ন দিছ কমিটমেণ্ট মে চেঞ্জ উইথ টাইম স্পেচিয়েলি যেতিয়া আপুনি মেট্ৰিক দি কলেজলৈ আহে কলেজত আহি আকৌ বেলেগ বেলেগ ল'ৰা ছোৱালী লগ পায় আপোনাৰ ফিলিংছ চেঞ্জ হয় ভাল লাগে কথা পাতি এণ্ড দেন ইউ ডিচাইড যে অ' এইহে মোৰ দৰে দুখন বা ইহে মোৰ দৰে দুখন মই কি কৰি আছিলোঁ চ' দিছ থিংছ চেঞ্জেছ চ' সেইকাৰণে কাৰোবাক কমিটমেণ্ট দিয়াৰ আগতে বহুত সময় লওঁ ইমিডিয়েটলি আই লাভ ইউ আই কেন নট লিভ উইদাউট ইউ মই সদায় তোমাৰ লগত থাকিম এনেকুৱা ধৰণৰ প্ৰমিছ কৰাৰ আগতে এটলিষ্ট টাইম লওক যেতিয়া আপুনি জানে যে আপুনি সেই ঠাইখনৰ পৰা ওলাই আহিব নতুন নতুন মানুহ লগ পাব তেতিয়াও বাৰু আপুনি সেই ব্যক্তিজনকে মিছ কৰেনে বা কৰিবনে এইবোৰ বস্তু চাই চিতিহে আপুনি ৰিলেশ্যনশ্বিপত সোমাব ইটছ ভেৰি ইম্পৰ্টেণ্ট কাৰণ যেতিয়া আপুনি ওলাই আহে আৰু আনজন ওলাই আহিবলৈ নিবিচাৰে সেই ব্যক্তিজনে বহুত কষ্ট পায় চ' এনিৱে আৰু কিছু কথা লিখিছে পঢ়ি গৈ থাকিম বা যাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী আৰু মই স্বপ্নৰ সৈতে পাহি শুনি আছো আজি ৰাজাৰ লাভ ষ্টৰী তেওঁৰ মিছা স্মৃতিৰ মাজত মই আজিও বিলীন আগলৈ তেওঁ লিখিছে পিছদিনাখন মই নিজেই ফোন কৰি সকলো কথা ক'লোঁ য'ত মোৰ অৱস্থা একেবাৰে বেয়া তাইক বহুত বুজালোঁ নাই তাই নুবুজে এইটোৱে ক'লে যে সি নহ'লে হেনো তাই মৰি যাব হাৰি গ'লোঁ পাহিবা মোৰ বাবে ঘৰখনৰো বহুত কষ্ট হৈছিল ৰাতি ৰাতি দেৰিকৈ অহা সময়মতে ভাত পানী নোখোৱা এইবোৰ লৈ বাও বহুত কান্দিছিল ময়ো গুৱাহাটী এৰি দিলোঁ দিনে ৰাতি বন্ধ কোঠাত সোমাই থাকিছিলোঁ বাহিৰত লগৰবোৰে বহুত জোকাইছিল মোক তাই এৰি যোৱাৰ বাবে আৰু এদিন তাই মোৰ পৰা পোৱা ফোন মেছেজৰ সমস্যাৰ বাবে চিমখনো চেঞ্জ কৰি দিলে তাইৰ লগত আৰু কোনো কণ্টেক্ট নোহোৱা হ'ল এদিন খালি মোৰ বাৰ্থডে দিনাখন তাই এটা কেক আৰু গিফ্ট লৈ মোক লগ কৰিবলৈ আহিছিলে মই কিন্তু লগ নকৰিলোঁ বহুত কষ্ট হয় আপোনবোৰ আঁতৰি গ'লে তাই এটা কথা সদায় কৈছিল তই আঁতৰি যা মাথো হেৰাই নাযাবি নাজানো কেতিয়াবা হেৰায়ো যাম তাই গম নোপোৱাকৈয়ে নোৱাৰো পাহৰিব সেই দিনবোৰ নোৱাৰিম তাইক মনৰ মাজৰ পৰা উলিয়াই দিবলৈ সময় দিন বছৰ গৈ থাকিল মনত সাঁচি ৰখা সপোনবোৰ মনতেই ৰুল নাজানো পাহিবা আল্লাই মই ভালপোৱা বস্তুবোৰ কিয় ইমান সোনকালে আঁতৰাই দিয়ে পাহিবা শেষত এটা কথাই ক'ব বিচাৰোঁ তাইক আপোনাৰ জৰিয়তে আৰু এই ৰেড এফ এমৰ জৰিয়তে মাইনা তই যাৰ লগতে আছ সুখী হ নিজৰ খন্তেকীয়া সুখৰ বাবে কাৰো জীৱনৰ লগত নেখেলিবি শূন্যৰ পৰা আৰম্ভ কৰি 20%লৈ আগবঢ়াবলৈ জীৱন এটা বহুত কষ্ট হয়তো আজিও নাজানিলোঁ তই আঁতৰি যোৱাৰ কাৰণ নালাগে নিবিচাৰোঁ আকৌ উভতি নাহিবিও মাথো সুখী হ মোৰ অবিহনে ইতি ৰাজা আহমেদ লাভ ইউ পাহিবা জীৱনৰ বাট দেখুৱাই দিয়া মোৰ ছোটা গণ হয়তো আপোনাৰ এই লাভ ষ্টৰীবোৰৰ বাবেই বহুত সাহস পাইছোঁ আগুৱাই যাবলৈ ৱেল ৰাজা ফাৰ্ষ্ট অফ অল তোমাৰ মা এতিয়া হয়তো তোমাক লৈ খুব চিন্তাত আছে আৰু হয়তো তুমি সেইটো নিবিচাৰা মই জানো যে তুমি কাৰোবাক ভাল পাইছিলা, বহুত বেছি ভাল পাইছিলা, আৰু তাই তোমাক একদম সহজতে এৰি থৈ গুচি গ'ল। কিন্তু তোমাৰ মা আঁতৰি যোৱাৰ বাবে তোমাৰ যিমান কষ্ট হৈছিল, তুমি যিদৰে জীৱনটো আকৌ গঢ়িছিলা তাইৰ হেল্প লৈ পেলাই, এতিয়া তাই যেতিয়া আঁতৰি গ'ল, তুমি আকৌ সেই জীৱনটোলৈ উভতি গ'লে তোমাৰ মা হেপ্পী হ'বনে? তোমাৰ মায়েতো এইটোৱে ভাবিব ন, মোৰ পাহৰিবলৈ বা মোৰ মৰমখন জীয়াই ৰাখিবলৈ কাৰোবাৰ প্ৰয়োজন, মোৰ ল'ৰাটোক মোৰ মৰমকণ ৰিপ্লেচ কৰিবলৈ কাৰোবাক প্ৰয়োজন, আৰু সেই কথাটো তোমাৰ মায়ে হয়তো বহুত আঘাত পাব। গতিকে তোমাৰ মাৰ মৰম ৰিপ্লেচ কৰিবলৈ বা মাৰ মৰম যি নাই পোৱা সেইখিনি পাবৰ কাৰণে তুমি বেলেগক নিবিচাৰিবা। ইউ লাভ ইয়ৰ চেল্ফ চ' মাচ ডেট ইয়'ৰ মম বিকামছ ভেৰি ভেৰি প্ৰাউড অফ ইউ, এণ্ড আই হোপ ইউ উইল ৰিকভাৰ দিছ, এণ্ড আই উইচ ইউ অল দ্য বেষ্ট। ৱেল, এয়া আছিলে আজি লাভ ষ্টৰী, এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ, ৰেড এফ এম, বজাতে ৰহো।